হ্যালো
মামনি
হ্যালো
মামনি কি খবর? ভাল নে?
কোনে কৈছা?
তেরিকা, মই
হা
একেবারে ওচৰৰ।
হা
দিনেশৰ খবৰ কি?
ভাল ভাল। কোন বাৰু?
বয়সটো বহুত হৈছে নহয় এতিয়া দিনেশৰ,
হা
বয়সটো বহুত হৈছে নহয়?
তুমি কোনে কৈছা?
মই তোৰ হেৰি, এইটো কি কয়, জোঁৱাই।
হা কোন
জোঁৱাই?
জোঁৱাই?
এইটোতো এটা এনেকুৱা জোঁৱাই যি আমেৰিকা ভাঙে, বহি লৈছে গুৱাহাটীত, যি আমেৰিকা ভাঙে। আমেৰিকা নাভাঙিলে ছোৱালীজনী লৈ আহিব নোৱাৰো নহয়। মই মোৰ ছোৱালীজনী জড়িত হৈছে নহয়।
কোন বাৰু?
এইটো কচোন, এই আজলি নবত এজনী এক্টিং কৰিছিলে না, আজলি নবত মনত আছে? এজনী সৰু ছোৱালী এক্টিং কৰিছিলে, তাই এতিয়াও এক্টিং কৰিয়ে আছে। তাইক মই আনিমে আনিম, আনিমে আনিম, গেৰেণ্টিড।
কি নাম?
এইটোতো নামটো উলিয়াচোন, নিজো সুধিলে গম পাবি, নিজো সুধিলে গম পাবি কোন হয় তাই। পাৰ্বতী, তাইৰ নাম পাৰ্বতী। আৰু মই মহেশ্বৰ। ঠিক আছে, বিহুৰ শুভেচ্ছা দিলো, বিহু বিহু ধ্বংস, তাতে কোনো নাই। লতাশিলত হেৰি হিৰেণ গোহাঁই নগল এবাৰ, আৰু হিমন্তও নগল।
ৰবা ৰবা, তুমি কোন? তোমাৰ নামটো কোৱা, মই ধৰিব পৰা নাই।
মই কওঁনে মোৰ নাম? কিন্তু মোৰ আচল নামটো হল ৰাজু। ৰাজু,
ৰাজু বেটা, মই ঠিক ধৰিব পৰা নাই দেই।
অভিনৱ বৰঠাকুৰ, এতিয়া অভিনৱ বৰঠাকুৰ, যাক তহঁতে ৰাজু বুলি মাত।
অভিনৱ
বৰঠাকুৰ, উলুবাৰীত 5 বছৰ পৰা সোমাই আছো ৰুম এটাৰ ভিতৰত, জেলত।
হয় নেকি?
মাতটো কেনেকুৱা হৈ গল চাচোন, কিমান ধুনীয়া আছিলি, গোলমুখীয়া, ডাঙৰ ফুট এটা লৈ টকটককে ঘূৰি মোক ধুনীয়া একোচা ফুল দিছিলি যেতিয়া মই বিয়া কৰাবলৈ গৈছিলো, আঙুঠি পিন্ধাবলে। গোটেইবিলাক ৰেকৰ্ডিং আছে তাতে।
কি হল?
শুন, এইখন এখন চিনেমা, চিনেমা, এই চিনেমাখনত সোমাইছ, ভালকে চা, এইখনৰ পৰা ওলা।
ঠিক আছে, ঠিক আছে, তুমি ভালকৈ থাকা, ভাল ভাৱে থাকা, আৰু আমাৰ কবলগীয়া একো নাই। বাছ।